এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। আজি বিষ্ণু ৰাভা দিৱস। ৰাজ্যৰ বিভিন্ন ঠাইত এই উপলক্ষে আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি গুৱাহাটী পাঞ্জাবাৰী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হ'ব। এই অনুষ্ঠানতে 2026 বৰ্ষৰ বিষ্ণু ৰাভা বঁটা আৰু সতী সাধনী বঁটাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ 2025 বৰ্ষৰ আজানপীৰ বঁটা প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে জিকি আৰু জাৰি প্ৰসিদ্ধ শিল্পী গোলাঘাটৰ শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ আজানপীৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা হৈছে। সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু চিত্ৰশিল্পী মধুসূদন দাসলৈ ৰাজ্যিক পৰ্যায়ৰ 2026 বৰ্ষৰ বিষ্ণু ৰাভা বঁটা আগবঢ়োৱা হৈছে। লেখিকা গীতা উপাধ্যায়লৈ 2026 বৰ্ষৰ সতী সাধনী বঁটা আগবঢ়োৱা হৈছে। অসমৰ সমাজ সাহিত্য সংস্কৃতি আৰু কলাক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁলোকক এই সন্মানীয় বঁটা প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় বঁটা প্ৰাপকগৰাকীক 3,00,000 টকা আৰু ৰাজ্যিক বঁটা প্ৰাপক তিনিগৰাকীক 2,00,000 টকাকৈ ধনৰাশিও প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী বিমল বৰা, সাংসদ বিজুলী কলিতা মেধি, দিছপুৰৰ বিধায়ক প্ৰদ্যুৎ গগৈৰ লগতে নিৰ্দিষ্ট বক্তা হিচাপে লেখক গৱেষক ডঃ অনিল শইকীয়া উপস্থিত থাকিব। অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যৌথ উদ্যোগত জিলা সাহিত্য সভা আৰু শংকৰদেৱ সংঘৰ ধেমাজি জিলা শাখাৰ সহযোগত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি কেন্দ্ৰীয়ভাৱে বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হ'ব। ধেমাজি জিলাত কালি বৰদলনি উন্নয়ন খণ্ড কাৰ্যালয় চৌহদত জনকল্যাণ শিবিৰ অনুষ্ঠিত হয়। জিলা প্ৰশাসনৰ নিৰ্দেশনাত অনুষ্ঠিত এই শিবিৰত ধেমাজি জিলা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, স্বাস্থ্য, কৃষি, সমাজ কল্যাণকে ধৰি জিলাখনৰ 11টা গুৰুত্বপূৰ্ণ বিভাগে অংশগ্ৰহণ কৰে। এই বিভাগসমূহে শিবিৰত বিপণী স্থাপনেৰে প্ৰদৰ্শনীটো ভাগ লয়। ইয়াৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ চৰকাৰী কল্যাণমূলক পদক্ষেপৰ বিষয়ে জনসাধাৰণৰ মাজত সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। এই কাৰ্যসূচীত বৰদলনি খণ্ডৰ অন্তৰ্গত 13খন গাঁও পঞ্চায়তৰ 869জনৰো অধিক হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে। প্ৰশাসনক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। জনসাধাৰণক বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা সহজভাৱে উপলব্ধ কৰোৱা, আঁচনিসমূহৰ বিষয়ে ৰাইজক সজাগ কৰা, ৰাজহুৱা ওজৰ আপত্তি সময়মতে নিষ্পত্তি কৰা আৰু বিভিন্ন জনকল্যাণমূলক সেৱা আঁচনি চৰকাৰে গ্ৰহণ কৰিছে। এই উদ্দেশ্যে চৰকাৰে জনকল্যাণ শিবিৰ 2026 বিভিন্ন অঞ্চলত আয়োজন কৰিছে। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলা প্ৰশাসনৰ আটাইকেইটা উন্নয়ন খণ্ডত সুকীয়াকৈ কালিৰে পৰা জনকল্যাণ শিবিৰ 2026 আয়োজন কৰা হৈছে। কালি এই কাৰ্যসূচীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুদীৰ্ঘ 12 বছৰীয়া কাৰ্যকালত জনসাধাৰণৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক আঁচনিৰ খতিয়ান ৰাইজৰ মাজত উত্থাপন কৰা হ'ব। শিৱসাগৰ জিলাত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীৰ কেইবাটাও শিবিৰত জিলাখনৰ আয়ুক্তসহ সহকাৰী জিলা আয়ুক্ত, খণ্ড উন্নয়ন বিষয়া, জিলা পৰিষদৰ সদস্যৰ লগতে আঞ্চলিক পঞ্চায়তৰ বিষয়ববীয়া আৰু অংগনবাড়ী কৰ্মীসকল উপস্থিত থাকে। চৰাইদেউ জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ে জিলা প্ৰশাসনৰ সহযোগত অহা 23 জুনত এখন দেৱাল চিত্ৰ অংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। নিচামুক্ত ভাৰত সপ্তাহৰ অংশ হিচাপে সোণাৰী অসামৰিক চিকিৎসালয়ত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই চিত্ৰাংকন প্ৰতিযোগিতাৰ মূল বিষয় হৈছে নিচামুক্ত ভাৰত অভিযান, বিকশিত ভাৰত কি পেহচান। 18-30 বয়সৰ যুৱক যুৱতীসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। আগ্ৰহী প্ৰতিযোগীসকলে গুগল লিংকৰ জৰিয়তে নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ দ্বাৰা পৰিচালিত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীট কাইলৈ পুনৰ অনুষ্ঠিত হ'ব। এই পৰীক্ষা শান্তিপূৰ্ণ আৰু নিকাভাৱে পৰিচালনা কৰাৰ লক্ষ্যৰে শোণিতপুৰ জিলা প্ৰশাসনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। শোণিতপুৰৰ জিলা দণ্ডাধীশ আনন্দ কুমাৰ দাসে এটা নিৰ্দেশ যোগে জিলাখনত নিৰ্ধাৰিত 5টা পৰীক্ষা কেন্দ্ৰত 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে। জিলাখনৰ মিছামাৰী 1 নম্বৰ PM3 কেন্দ্ৰীয় বিদ্যালয়, শালনিবাৰী বায়ুসেনা ঘাটী, তেজপুৰৰ 2 নম্বৰ PM3 কেন্দ্ৰীয় বিদ্যালয়, সোলমাৰাৰ 1 নম্বৰ কেন্দ্ৰীয় বিদ্যালয় আৰু নপামৰ তেজপুৰ বিশ্ববিদ্যালয় কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। জিলাখনৰ দণ্ডাধীশে দিয়া নিৰ্দেশ অনুসৰি পৰীক্ষা কেন্দ্ৰসমূহত 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অনাধিকৃত বা কোনো অপ্ৰয়োজনীয় ব্যক্তিৰ সমাৱেশ বা জমা হোৱা কাৰ্য সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।